বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ঘনিষ্ঠ মিত্ৰ আৰু স্বাভাৱিক সহযোগী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে নেপাল ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ক্ষেত্ৰত 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখন কঠোৰভাৱে বলবৎ কৰাৰ বাবে অসম মন্ত্ৰীসভাই এছঅপিত অনুমোদন জনাইছে। ইজৰাইলে দোহাত আক্ৰমণ কৰাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ঘনিষ্ঠ মিত্ৰ আৰু স্বাভাৱিক সহযোগী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে উভয় দেশৰ মাজৰ বাণিজ্যিক আলোচনাই ভাৰত আমেৰিকা সহযোগিতাৰ অপৰিসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। তেওঁ কয় যে দুয়োপক্ষৰ দলে শীঘ্ৰে আলোচনা সমাপ্ত কৰাৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ বাবে উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতে উভয় দেশৰ মাজৰ বাণিজ্যিক বাধা দূৰ কৰাৰ বাবে আলোচনা চলাই যাব। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে নেপাল ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় চৰকাৰে এলানি পৰামৰ্শৰ জৰিয়তে নেপালত থকা ভাৰতীয় নাগৰিকসকলক বৰ্তমানৰ স্থানতে থাকিবলৈ, ঘৰৰ বাহিৰ নোলাবলৈ আৰু সতৰ্কতা বৰ্তাই ৰাখিবলৈ কৈছে। তেওঁলোকক লগতে সেই দেশৰ স্থানীয় কৰ্তৃপক্ষ তথা কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে জাৰি কৰা সুৰক্ষা পৰামৰ্শসমূহ মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ'কে ধৰি ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ বিমান সেৱা সাময়িকভাৱে বন্ধ কৰিছে। নেপালৰ শেহতীয়া ঘটনাক্ৰম সম্পৰ্কে আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীয়ে নেপালৰ হিংসাক হৃদয় বিদাৰক বুলি অভিহিত কৰে। নেপালত কেইবাগৰাকীও যুৱক যুৱতীৰ মৃত্যুক লৈ ক্ষোভ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে নেপালৰ সুস্থিৰতা, শান্তি আৰু সমৃদ্ধি অতিকে গুৰুত্বপূৰ্ণ। তেওঁ লগতে দেশখনৰ নাগৰিকসকলক শান্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ক্ষেত্ৰত 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখন কঠোৰভাৱে বলবৎ কৰাৰ বাবে অসম মন্ত্ৰীসভাই এছঅপিত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন দিয়া এই এছঅপি অনুসৰি যদি জিলা আয়ুক্তই আৰক্ষী বা আন কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেন্তে সেই ব্যক্তিজনক 10 দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিব পাৰিব। যদি ব্যক্তিজনে ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ পৰ্যাপ্ত তথ্য দাখিল কৰিব নোৱাৰে, তেন্তে জিলা আয়ুক্তই নিজা মতামত নথিভুক্ত কৰিব পাৰিব। তদুপৰি 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনৰ 2 নম্বৰ ক ধাৰা অনুসৰি জিলা আয়ুক্তই অনুপ্ৰৱেশকাৰীজনক 24 ঘণ্টাৰ সময় দি বহিষ্কাৰৰ নিৰ্দেশ দিব পাৰিব। জিলা আয়ুক্তৰ নিৰ্দেশনাৰ পাছতো অনুপ্ৰৱেশকাৰী ব্যক্তি নিজে আঁতৰি নগলে, তেন্তে আয়ুক্তই সংশ্লিষ্ট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহায়ত অনুপ্ৰৱেশকাৰীজনক শিবিৰত ৰখাৰ ব্যৱস্থা কৰিব পাৰিব অথবা সমীপৱৰ্তী সীমান্তৰক্ষী বাহিনীক গতাই দিব পাৰিব। কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়ৰ ওপৰত ভিত্তি কৰি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থা একাষৰীয়া কৰি 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে বিদেশী বহিষ্কৰণ প্ৰক্ৰিয়াটো দ্ৰুত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। NRCত কোনো লোকৰ নাম থাকিলে তেওঁ স্বদেশী হৈ নাযায় বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে NRCৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণিত নহ'ব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে। 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখনৰ সৈতে NRCৰ কোনো সম্পৰ্ক নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। নেপালৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম চৰকাৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত পহৰা আৰু তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে চৰেং আৰু গ্যালছিং জিলাৰ শীৰ্ষ বিষয়াসকলক সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে যুটীয়াভাৱে পহৰা আৰু তালাচী অভিযান চলোৱাৰ উপৰি পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সকলো সীমান্ত চকীত, বিশেষকৈ ৰংপো, মেল্লি আৰু ৰেচিত কোনো লোকে যাতে অনাধিকাৰ প্ৰৱেশ কৰিব নোৱাৰে, সেই ক্ষেত্ৰত বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰক্ষীক সকলো বাহনতে তালাচী চলাবলৈও নিৰ্দেশ দিয়া হৈছে। ইপিনে উত্তৰ প্ৰদেশ চৰকাৰে নেপালৰ বৰ্তমানৰ সংকটলৈ চাই চুবুৰীয়া ৰাষ্ট্ৰখনৰ সীমান্তৱৰ্তী সকলো জিলাত অহৰ্নিশে সতৰ্কতা জাৰি কৰিছে। সীমামূৰীয়া জিলাসমূহত সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে। নেপালত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে লক্ষ্ণৌৰ আৰক্ষী মুখ্য কাৰ্যালয়ত আইন শৃংখলা শাখাৰ এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ভাৰতে দোহাত ইজৰাইলে আক্ৰমণ কৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইজৰাইলক সংযত হবলৈ আৰু কূটনীতিৰে কাম কৰিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত এটা বিবৃতিত কয় যে এই আক্ৰমণৰ ফলত এই খণ্ডৰ নিৰাপত্তা পৰিস্থিতিক লৈ নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে লগতে এই খণ্ডৰ শান্তি আৰু সুৰক্ষা অটুট ৰখাটো সুনিশ্চিত কৰাৰ বাবে সংযতভাৱে কূটনৈতিক ব্যৱস্থাৰে কাম কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ইজৰাইলী সেনাই হামাছৰ শীৰ্ষ নেতাক লক্ষ্য কৰি কাটাৰৰ ৰাজধানী দোহাত কালি আক্ৰমণ চলায়। ইজৰাইল প্ৰতিৰক্ষা বাহিনী আৰু ইজৰাইলৰ আভ্যন্তৰীণ সুৰক্ষা বাহিনী চিন বেটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে পেঞ্চন সম্পৰ্কীয় ওজৰ আপত্তি নিষ্পত্তিৰ ক্ষেত্ৰত অধিক নাগৰিক কেন্দ্ৰিক দৃষ্টিভংগীৰ পোষকতা কৰিছে। নতুন দিল্লীত আজি চতুৰ্দশ সৰ্বভাৰতীয় পেঞ্চন আদালতত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে পেঞ্চনভোগীসকলৰ বিভিন্ন সমস্যাৰ সমাধান আৰু তেওঁলোকৰ আৱশ্যকতা পূৰণ কৰাটো পেঞ্চনাৰসকলৰ নহয় বৰং সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব হোৱা উচিত। তেওঁ লগতে পেঞ্চন আদালতত ভাগ লোৱা বিভিন্ন বিভাগক ভৱিষ্যতে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে ওজৰ আপত্তি নিষ্পত্তিৰ পাছতো মতামত গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তথ্য আৰু নথিপত্ৰ পৰীক্ষা কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা চালিত আহিলা পাতিৰ ব্যৱহাৰে ওজৰ আপত্তি নিষ্পত্তিৰ প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিব আৰু মানৱ শক্তি ৰাহি কৰিব বুলি তেওঁ মন্তব্য কৰে। লগতে কয় যে যোৱা 11 বছৰত প্ৰযুক্তি আঁকোৱালি লোৱাৰ বাবে ওজৰ আপত্তি নিষ্পত্তিৰ সময় আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে পেঞ্চন লাভ কৰাত বিলম্ব হোৱাৰ ঘটনা হ্ৰাস পাইছে। আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। সমাজৰ পৰা আত্মহত্যাৰ ব্যাধি নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। মৰিবলৈ বা নিজকে মাৰিবলৈ ইচ্ছা প্ৰকাশ কৰা, আত্মহত্যাৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা, অত্যধিক অপৰাধবোধ বা লাজ অনুভৱ কৰা, সামাজিক মাধ্যমত মৰিব বিচৰা বা নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি অনীহা প্ৰকাশ কৰা আদি আত্মহত্যাৰ প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা, যেনে অসাৱধানতাৰে বাহন চলোৱা, আত্মহত্যাৰ প্ৰস্তুতি বা পৰিকল্পনা কৰা, আন ব্যক্তিক নিজৰ প্ৰিয় সামগ্ৰী দান কৰা ইত্যাদিও আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। যিকোনো মানসিক স্বাস্থ্যজনিত সমস্যা আৰু পৰামৰ্শৰ বাবে 1-44-16 অথবা 1-800-891-4416 নম্বৰত যোগাযোগ কৰিব পাৰে। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতে আয়োজক দেশ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। গ্ৰুপ এৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে আবুধাবিত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আফগানিস্তানে হংকঙক 94 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 188 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত হংকঙে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 94 ৰাণহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ বাবৰ হায়াতে সৰ্বাধিক 39 ৰাণৰ মৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ঘনিষ্ঠ মিত্ৰ আৰু স্বাভাৱিক সহযোগী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে নেপাল ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ক্ষেত্ৰত 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখন কঠোৰভাৱে বলবৎ কৰাৰ বাবে অসম মন্ত্ৰীসভাই SOPত অনুমোদন জনাইছে। ইজৰাইলে দোহাত আক্ৰমণ কৰাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।